বাৰ্তাৰ পঢ়িছো নাজিক গগৈ। এতিয়া প্ৰধান প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে চৰকাৰে বিত্তীয় ঘাটিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাই আছে আৰু 2025-26 বৰ্ষ পৰ্যন্ত বিত্তীয় ঘাটি 4.5% তললৈ হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰিছে। লোকসভাত কালি 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পাছত বিশ্বৰ সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থনীতিৰূপে পৰিগণিত হৈছে। ভাৰতবৰ্ষক 2047 চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী সীতাৰমণে যোৱা 3 বছৰত ভাৰতক দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দেশৰ নাগৰিক, মধ্যবিত্ত শ্ৰেণী, উদ্যমী, কৃষক, উপান্ত শ্ৰমিক আৰু ব্যৱসায়ীসকলক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্ব অবিহনে এয়া সম্ভৱ নহলহেঁতেন বুলি বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী সীতাৰমণে কয় যে চৰকাৰৰ ব্যয় ক্ৰমাৎ বৃদ্ধি পাইছে আৰু 2023-24 বিত্তীয় বৰ্ষত চৰকাৰৰ ব্যয়ৰ পৰিমাণ 48,21,000 কোটি টকা হয়। তেওঁ কয় যে 2023-24 বৰ্ষত ব্যয় প্ৰায় 7.3% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। এইবাৰৰ বাজেটত কৃষি আৰু আনুষংগিক খণ্ড, গ্ৰামাঞ্চলৰ উন্নয়ন, নগৰ অঞ্চলৰ উন্নয়ন, স্বাস্থ্য আৰু সামাজিক কল্যাণৰ শিতানত আবণ্টিত ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বাজেটত কোনো এটা শিতানত পূৰ্বৰ তুলনাত কম ধন আবণ্টন কৰা হোৱা নাই। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় বাজেটত বিভিন্ন উদ্দেশ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা চলোৱা হৈছে যাতে উন্নত আৰু উচ্চ বিকাশৰ জৰিয়তে অসমানতা দূৰ কৰিব পৰা যায়। চৰকাৰে বাজেটত বিকাশ, কৰ্মসংস্থাপন, কল্যাণ, ব্যয়, মূলধনী বিনিয়োগ আৰু বিত্তীয় একত্ৰীকৰণৰ দৰে কাৰকসমূহৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা চলাইছে বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। তেওঁ কয় যে 2024-25 বৰ্ষত ৰাজহ ঘাটি আৰু বিত্তীয় ঘাটিৰ অনুপাত 2020-21 বৰ্ষৰ 80% পৰা 36% হ্ৰাস কৰাৰ সম্ভাৱনা আছে। 2013-14 বৰ্ষত কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বাবে বাজেটত 21,934 কোটি টকা আবণ্টন দিয়া হৈছিল বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে এই ধন বৰ্তমান 1,23,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ শুভাৰম্ভ কৰাৰ পৰা আঁচনিখনৰ অধীনত 11 কোটিৰো অধিক কৃষকক 3,20,000 কোটি টকা প্ৰদান কৰা হৈছে। কৰ্মসংস্থাপনহীনতা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমতী সীতাৰমণে NDA চৰকাৰে বিগত 10 বছৰত 12.5 কোটি কৰ্মসংস্থাপন সৃষ্টি কৰা বুলি দাবী কৰে। তেওঁ লগতে UPA চৰকাৰৰ দিনত 10 বছৰত মাত্ৰ 2.3 কোটি কৰ্মসংস্থাপন সৃষ্টি হৈছিল বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বিগত দশকত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে আৰু 2024 বৰ্ষত এনে সুযোগ 2014 বৰ্ষৰ 36% পৰা 51% বৃদ্ধি পাইছে। চৰকাৰে গ্ৰহণ কৰা দক্ষতা বিকাশৰ বিভিন্ন উদ্যমৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পোৱা বুলি বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে এইবেলি কেন্দ্ৰীয় বাজেটত দক্ষতা বিকাশৰ বাবে 5খন আঁচনিৰ এটা পেকেজ ঘোষণা কৰা হৈছে। 2020 আৰু 2023 বৰ্ষৰ মাজৰ সময়ছোৱাত দেশত মুদ্ৰাস্ফীতিৰ হাৰ গোলকীয় গড় হাৰতকৈ যথেষ্ট কম হৈ থকা বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে কোভিড মহামাৰী সত্বেও নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক পৰিকল্পনাৰ বাবেই অৰ্থব্যৱস্থাৰ ওপৰত মুদ্ৰাস্ফীতিৰ বিৰূপ প্ৰভাৱ পৰা নাই। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বাজেট ভাষণত কোনো ৰাজ্যৰ নাম উল্লেখ নকৰাৰ অৰ্থ এইটো নহয় যে ৰাজ্যসমূহক ধন আবণ্টন কৰা হোৱা নাই। তেওঁ কয় যে 2024-25 বৰ্ষৰ সাধাৰণ বাজেটত পূৰ্বৰ সকলো সাফল্য অধিক সুদৃঢ় কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাৰ পৰিকল্পনা যুগুতাই উলিওৱা হৈছে। তেওঁ কয় যে চৰকাৰে সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰে জনসাধাৰণৰ আকাংক্ষা পূৰণৰ প্ৰয়াসত ব্ৰতী হৈ আছে। ৰাজ্যসভাতো কালি বাজেট সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ NCPৰ প্ৰফুল্ল পেটেলে কয় যে কেন্দ্ৰীয় চৰকাৰে বিত্তীয় অনুশাসনমূলক দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগতে 2014 চনৰে পৰা দেশৰ বিত্তীয় অৱস্থা বৰ্তাই ৰখাত সফল হৈছে। তেওঁ কয় যে যুৱক যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টি এইবাৰৰ বাজেটৰ অন্যতম লক্ষ্য হিচাপে পৰিগণিত হৈছে। তদুপৰি চৰকাৰে এইবাৰৰ বাজেটত আন্তঃগাঁথনি খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ মন্তব্য কৰে। অনুৰূপ মত প্ৰকাশ কৰি বিজেপি সাংসদ ভুৱনেশ্বৰ কলিতাই কয় যে এইবাৰ বাজেটত দৰিদ্ৰ, কৃষক, মহিলা, মধ্যবিত্ত আৰু আন্তঃগাঁথনিৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ প্ৰশংসা কৰি সাংসদগৰাকীয়ে কয় যে এনে পদক্ষেপৰ বাবে 25 কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে চৰকাৰে 80 কোটি লোকক বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। আলোচনাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে বাজেট দেশৰ সৰ্বাম্মক বিকাশ আৰু আৰ্থ সামাজিক বিকাশৰ আহিলা স্বৰূপ। তেওঁ কয় যে এইবাৰৰ বাজেটত আন্তঃগাঁথনি উন্নয়নৰ লগতে কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটত দৰিদ্ৰতা দূৰীকৰণ, দুখীয়া লোকৰ সবলীকৰণ, খেতিয়কসকলক সাহায্য প্ৰদান আৰু গাঁওসমূহ সুদৃঢ় কৰি তোলাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি শ্ৰীনাড্ডাই প্ৰকাশ কৰে। তেওঁ লগতে জনধন যোজনা আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাকে ধৰি সমাজৰ দুখীয়া আৰু উপান্ত শ্ৰেণীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উদ্যমৰ কথা উল্লেখ কৰে। এই আলোচনা কালি অমীমাংসিত হৈ ৰয়।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
केरलार वायनाडत भूमिस्खलनत निहतर संख्या 120 जनलै वृद्धि पाइछे। সেনা, বায়ুসেনা আৰু নৌসেনাৰ সমন্বিত প্ৰচেষ্টাত 4 শতাধিক লোকক ধবংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি বায়ুসেনাই বিশেষ বিমানৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। সেনাই জনোৱা মতে মুণ্ডাক্কাই গাঁৱৰ পৰা প্ৰায় 150 লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ভাৰতীয় সেনাই মানৱীয় আৰু দুৰ্যোগ সাহায্যৰ প্ৰয়াসক ফলপ্ৰসূ কৰিবলৈ কোজিকোডত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। জিলাখনত 45টা সাহায্য শিবিৰ মুকলি কৰি 3,069 জন লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি ৱায়ানাড ভ্ৰমণ কৰিব। ৱায়ানাড, থ্ৰিছুৰ, কাছাৰগোড, পাথালামকিটা, মল্লাপুৰম, কান্নুৰ, এৰ্ণাকুলাম, ইডুক্কি, পল্লাকাট আৰু কোজিকোডৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। পেৰিছ অলিম্পিকৰ আজি 5ম দিনা ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু ছাটলাৰসকলে নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হ'ব। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা বক্সাৰ লাভলীনা বৰগোহাঁয়ে নৰৱেৰ সুন্নিভা হফষ্টাডৰ বিৰুদ্ধে হবলগীয়া খেলেৰে এইবাৰৰ অলিম্পিকত নিজৰ অভিযান আৰম্ভ কৰিব। শ্বুটিঙত ঐশ্বৰী প্ৰতাপ সিং টোমৰে পুৰুষৰ 50 মিটাৰ ৰাইফলৰ 3 পজিচন শিতানৰ যোগ্যতা নিৰূপণ পৰ্যায়ৰ যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ ট্ৰেক শ্বুটিঙৰ যোগ্যতা নিৰূপণ পৰ্যায়ৰ প্ৰথম দিনা 68 পইণ্টকৈ লাভ কৰা 86 সিং আৰু ৰাজেশ্বৰী কুমাৰীয়ে আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ'ব। আনহাতে অনুজ আগৰৱালে অস্ত্ৰচালনা প্ৰশিক্ষণৰ ব্যক্তিগত শিতানত ভাগ ল'ব। বেডমিণ্টনত পুৰুষৰ ছিংগলছত লক্ষ্য সেনে ইণ্ডোনেছিয়াৰ জনাতন ক্ৰিষ্টিৰ সন্মুখীন হোৱাৰ বিপৰীতে এইচ এছ প্ৰণয় ভিয়েটনামৰ ডিউক ফেটলেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে ইষ্টোনিয়াৰ ক্ৰিষ্টিন কিউবাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীজা অকুলাই টেবুল টেনিছৰ এখন খেলত ছিংগাপুৰৰ ছিয়ান টেঙৰ সন্মুখীন হ'ব। আৰ্চাৰীত তৰুণজিত ৰায় আৰু দীপিকা কুমাৰীয়ে ক্ৰমে পুৰুষ আৰু মহিলাৰ এলিমিনেশ্যন ৰাউণ্ডত দেশক প্ৰতিনিধিত্ব কৰিব। ভাৰতে এইবাৰৰ অলিম্পিকত বৰ্তমানলৈকে 2টা পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আগবঢ়াই দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে চৰকাৰে বিত্তীয় ঘাটিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাই আছে। ৰাজ্যসভাত কালি বাজেট সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা 120 জনলৈ বৃদ্ধি পাইছে। আৰু পেৰিছ অলিম্পিকৰ আজি 5ম দিনা ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু ছাটলাৰসকলে নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হ'ব। আৰু পেৰিছ অলিম্পিকৰ আজি 5ম দিনা টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা বক্সাৰ লাভলীনা বৰগোহাঁয়ে নৰৱেৰ সুন্নিভা হফষ্টাডৰ বিৰুদ্ধে হবলগীয়া খেলেৰে এইবাৰৰ অলিম্পিকত নিজৰ অভিযান আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে।